চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বেছিভাগ লোকৰ লগতেই আমাৰ মুখামুখি সাক্ষাৎ হোৱা নাই। আপোনালোক কিছুমানৰ পৰা হয়তো চিঠি পত্ৰ মাজে মাজে আমি পাওঁ, কিন্তু আমি মুখামুখিকৈ লগ পোৱাৰ সুযোগ খুব কমেইহে ঘটে। কিন্তু তথাপি আমাৰ এনেকুৱা নালাগেনে? আমাৰ যেন চিনাকি বহুদিনৰ, আমি যেন পৰস্পৰে পৰস্পৰক খুব ভালদৰে চিনি পাওঁ। আমাৰ এনেকুৱা কিয় লাগে বাৰু? কাৰণ আপোনালোকে এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে এই অধমক লগ পায়। ঠিক একেদৰে আমি যেতিয়া ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়ো, তেতিয়া আমি ঈশ্বৰক জানিব পাৰোঁ, বুজিব পাৰোঁ। ঈশ্বৰ আমাৰ বাবে হৈ পৰে অতি চিনাকি, কাৰণ বাইবেল অধ্যয়ন কৰাৰ জৰিয়তে আমি ঈশ্বৰৰ মাত শুনো, ঈশ্বৰক কথা ক'বলৈ দিওঁ। সেইবাবেই আমাৰ এই ভক্তিবচন অনুষ্ঠান ঈশ্বৰক জানিবলৈ বুজিবলৈ বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ ঠিকনা ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR India, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, সকলো গৌৰৱ প্ৰশংসা তোমাৰেই হওক। প্ৰভু, তোমাক অশেষ ধন্যবাদ জনাইছো, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা। আমি তোমাৰ পৰা একো ভাল বস্তু লাভ কৰাৰ যোগ্য নহলেও তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ পৰিত্ৰাণৰ অমূল্য আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ দয়াৰ কথা কৈ কৈ আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া হে পিতা, প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত আমাক ঠাই দি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পাবলৈ তুমিয়েই আমাক সহায় কৰা। আমাৰ প্ৰত্যেকৰে জীৱন তুমি আশীৰ্বাদেৰে উপচাই দিয়া। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ ব্যক্তিগত প্ৰয়োজনসমূহৰ কথা তুমি জানা। এতিয়া তেওঁলোক প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া। আত্মিক জীৱনত দুপদৰূপে আগবাঢ়ি যোৱাত তেওঁলোকক সহায় কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰি তৃতীয় দিনা মৃত্যুক জয় কৰি জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আমি পাইছিলো এগৰাকী তিৰোতাৰ কথা, আৰু সেই তিৰোতাই ইছৰাইল জাতিক বুজায় বুলি আমি উল্লেখ কৰিছিলো। সেই তিৰোতাৰ সন্তান হৈছে যীশুখ্ৰীষ্ট, কাৰণ প্ৰভু যীশুখ্ৰীষ্ট এই ইছৰাইল জাতিৰ লোক হিচাপেই জন্মগ্ৰহণ কৰিছিল। আমি পাইছিলো এটা ৰঙা বৰ নাগৰ কথা। সেই নাগ মানে ছয়তান। সেই নাগে তিৰোতাগৰাকীৰ সন্তানক বিনষ্ট কৰিবলৈ চেক চাই থকা বুলি আমি পাইছিলোঁ। আজি আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। 12 নম্বৰ অধ্যায় 5 আৰু 6 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, পাছে সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল, আৰু সেই তিৰোতা 1,203 দিনলৈকে প্ৰতিপালিত হ'বৰ কাৰণে যি অৰণ্যত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা তেওঁৰ ঠাই আছে সেই অৰণ্যলৈ পলাই গ'ল। সেই পুত্ৰ সন্তান মানে যীশুখ্ৰীষ্ট, তেওঁক ইয়াত চিনি পাবলৈ আমাৰ অসুবিধা নহয়। কিছুমান লোকে এই পুত্ৰ সন্তান মানে খ্ৰীষ্টীয় মণ্ডলী বুলি ক'ব খোজে, কিন্তু আমি বুজাত আচলতে একো অসুবিধা নহয় যে এই পুত্ৰ সন্তান আচলতে যীশুখ্ৰীষ্ট। তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব। ইয়াত একেবাৰে স্পষ্টভাৱে প্ৰভু যীশুখ্ৰীষ্টৰ কথা কোৱা হৈছে। আমি বাইবেলত এনেদৰেই পঢ়িবলৈ পাওঁ গীতমালা 2 নম্বৰ গীতৰ 9 নম্বৰ পদত, তাত প্ৰভু যীশুৱে লোহাৰ দণ্ডেৰে শাসন কৰাৰ কথা কোৱা হৈছে। আকৌ পাচনিকৰ্ম পুস্তকত 4 নম্বৰ অধ্যায়ত আমি পাওঁ যে দুখ ক্লেশ তাৰণাৰ সন্মুখীন হোৱা খ্ৰীষ্টীয় মণ্ডলীয়ে গীতমালা 2 নম্বৰ গীতত লোহাৰ দণ্ডেৰে শাসন কৰিব বুলি কোৱা জনা প্ৰভু যীশুখ্ৰীষ্টই বুলি চিনি পাইছিল আৰু সেইবুলিয়েই ঘোষণা কৰিছিল। খ্ৰীষ্ট আহিব, সকলো শত্ৰুতা, সকলো বিৰোধ, সকলো বিদ্ৰোহ এই পৃথিৱীৰ বুকুৰ পৰা নোহোৱা কৰিবলৈ। তেওঁ এই কামটো কেনেকৈ কৰিব? তেওঁ সেই সকলোবোৰ লোহাৰ দণ্ডেৰে ভাঙি পেলাব। কুমাৰৰ মাটিৰ পাত্ৰ যেনেকৈ লোহাৰ দণ্ডেৰে কোবালে খণ্ড বিখণ্ড কৰি ভাঙি যায়, ঠিক তেনেকৈ মানুহে নিজৰ প্ৰচেষ্টাৰে পৃথিৱীত শান্তি স্থাপন কৰিব পৰা হ'লে, এনেদৰে চৰমপন্থাৰে বিদ্ৰোহ দমন কৰিব লগা অৱস্থা নহ'লহেঁতেন। কিন্তু এই সকলো বিনষ্ট কৰাৰ আন উপায়ো নাই। এনে এখন বিদ্ৰোহী মনোভাৱৰ জগতলৈ প্ৰভু যীশুনো কেনেকৈ ক্ষমতালৈ আহিব? ধৰক আজি প্ৰভু যীশু আহি কোনো এখন দেশৰ ৰাজধানীত উপস্থিত হ'লহি, সেই দেশৰ মানুহবোৰ তেওঁৰ প্ৰতি বাধ্য হৈ পৰিবনে? মানুহবোৰে তেওঁৰ প্ৰতি আনুগত্য দেখুৱাবনে? তেওঁৰ হাতত সকলো ক্ষমতা অৰ্পণ কৰিবলৈ আগ্ৰহ দেখুৱাবনে? আমি বাৰু নিজৰ দেশখনৰ কথাকে ভাবি চাওঁচোন, বা পৃথিৱীৰ যিকোনো দেশৰ কথা ভাবি চাওকচোন। আমি পশ্চিমীয়া দেশ এখনৰ কথাকেই বাৰু ভাবি চাওঁ, তেনেকুৱা দেশ এখনে বাৰু খ্ৰীষ্টৰ প্ৰতি সম্পূৰ্ণ আনুগত্য দেখুৱাবনে? আপুনি হয়তো ক'ব পাৰে দেখুৱাব বুলি। তেন্তে তেওঁলোকে দেখোন আজিয়েই দেখুৱাব পাৰে, কিয় নেদেখুৱায়? প্ৰিয় শ্ৰোতা, এই জগতখন আচলতে ঈশ্বৰ বিৰোধী। জগতখনে খ্ৰীষ্টৰ প্ৰতি বিদ্ৰোহে প্ৰদৰ্শন কৰি আহিছে। আপুনি নিশ্চয় শান্তিপ্ৰিয় লোক, হত্যা, সংঘৰ্ষ, ৰক্তপাত আদি আপুনি অলপো ভাল নাপায়, যুদ্ধ বিগ্ৰহ ভাল নাপায়, আমিও ভাল নাপাওঁ। কিন্তু একমাত্ৰ এই উপায়েৰেই বিদ্ৰোহ দমন কৰা যাব। প্ৰভু যীশুখ্ৰীষ্টই এনেদৰে বিদ্ৰোহ দমন কৰিবহি কঠোৰ হাতেৰে, আৰু পৃথিৱীত তেওঁৰ শাসন চলাবহি। সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল। ইয়াত খ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ কথাটো কোৱা হৈছে। শুভবাৰ্তাকেইখনত প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। মণ্ডলীলৈ লিখা পত্ৰসমূহত খ্ৰীষ্টৰ পুনৰুত্থানৰ ওপৰত অধিক গুৰুত্ব দিয়া আমি দেখিবলৈ পাওঁ, আৰু প্ৰকাশিত বাক্য পুস্তকত গুৰুত্ব দিয়া হৈছে খ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ ওপৰত। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এই বিষয়টোৰ ওপৰত বেছি আলোচনা হোৱা আমি নেদেখোঁ, আৰু নিশ্চয় সেইকাৰণেই প্ৰভু যীশুৱে বৰ্তমান অৱস্থাত স্বৰ্গত থাকি যি পৰিচৰ্যা কৰি আছে সেই পৰিচৰ্যাৰ কথা খ্ৰীষ্টীয় বিশ্বাসীয়ে ভালদৰে জানিবলৈ সুবিধা পোৱা নাই। প্ৰকাশিত বাক্য পুস্তকখন হৈছে স্বৰ্গাৰোহিত যীশুখ্ৰীষ্টৰ প্ৰকাশ, স্বৰ্গাৰোহিত গৌৰৱান্বিত খ্ৰীষ্ট, ভৱিষ্যতে গৌৰৱ মহিমা প্ৰতাপেৰে আহিবলগীয়া খ্ৰীষ্টৰ প্ৰকাশ। প্ৰভু যীশুৰ যে স্বৰ্গাৰোহণ হ'ল, তেওঁ মৃত্যুক জয় কৰি জি উঠাৰ পাছত যে সোঁ শৰীৰে স্বৰ্গলৈ উঠি গ'ল, সেই কথাটো এই প্ৰকাশিত বাক্য পুস্তকখনৰ মূল আধাৰ। তেওঁৱেই সেই পুস্তকখনৰ চাপবোৰ এটা এটাকৈ খোলা আমি দেখিলোঁ, আৰু সকলোবোৰ ঘটিবলগীয়া ঘটনা তেওঁৰ নিৰ্দেশত, তেওঁৰ নিয়ন্ত্ৰণত এটা এটাকৈ ঘটিব বুলি আমি দেখি আহিছোঁ। আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাইছোঁ, আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকোঁ হওক, তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয় জ্ঞান কৰি ক্ৰুছ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। বহুতে ভাবে তেওঁ পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আৰামহে কিজানি কৰি আছে, বাপেকৰ কাষত সৰু পুতেকে আঙুলি চুপি চুপি বহি থকাৰ নিচিনাকৈ। কিন্তু প্ৰকাশিত বাক্য পুস্তকখন ভালদৰে নাজানিলেহে এনেদৰে মানুহে ভাবে। তেওঁ স্বৰ্গত একো নকৰাকৈ বহি থকা নাই, তেওঁ যে স্বৰ্গাৰোহণ কৰিলে সেইবাবেই তেওঁ বহুতো কিবাকিবি কৰিব বুলি আমি এই পুস্তকখনত পাওঁ। আৰু বৰ্তমান অৱস্থাত তেওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে বিশেষ ধৰণৰ পৰিচৰ্যা কৰি আছে। সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। এই কথাটোৰ পৰাই আমি এই তিৰোতাগৰাকী কোন সেই কথাটো ভালদৰে বুজি পাওঁ। ইছৰাইল জাতিৰ পৰাই প্ৰভু যীশুখ্ৰীষ্ট আহিছে, খ্ৰীষ্টীয় মণ্ডলী উৎপন্ন হৈছে খ্ৰীষ্টৰ পৰা, কিন্তু খ্ৰীষ্ট মানুহৰূপে জন্মগ্ৰহণ কৰিলে ইছৰাইল জাতিৰ পৰা। গালাতিয়া 4 অধ্যায়ৰ 4-5 পদত এনেদৰে কোৱা হৈছে, কিন্তু পাছে কাল সম্পূৰ্ণ হলত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তুলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্মা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। ইয়াত বিধান মানে বাৰু কি বিধানৰ কথা কোৱা হৈছে? নিঃসন্দেহে মুচিৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিৰ প্ৰতি দিয়া বিধানৰ কথাই কোৱা হৈছে। প্ৰভু যীশু বিধানৰ অধীনত জন্ম লৈ আহিছিল কাৰণ তেওঁ জন্ম লৈছিল ইছৰাইলীয় লোক হিচাপে আৰু বিধান দিয়া হৈছিল ইছৰাইলীয় লোকসকলক। ইছৰাইল জাতি সৃষ্টি হোৱাৰ আগতে ঈশ্বৰে আব্ৰাহামক কৈছিল, মই তোমাৰ পৰা এটা বৃহৎ জাতি উৎপন্ন কৰিম আৰু সেই জাতিৰ যোগেদি মই এটা বংশ উৎপন্ন কৰিম। বহুত বংশ বুলি কোৱা নাই, এটা বংশ, আৰু তেওঁৱেই প্ৰভু যীশুখ্ৰীষ্ট। আমি যীশুয়া ভাৱবাদীৰ পুস্তকৰ 9 অধ্যায়ৰ 6 পদত পঢ়িবলৈ পাইছিলোঁ, আমালৈ এটি ল'ৰা জন্মিল, এটি পুত্ৰ দান কৰা হ'ল। আমালৈ মানে ইছৰাইল জাতিলৈ, কাৰণ যীশুয়া ভাৱবাদীয়ে এই পুস্তকখন ইছৰাইলীয় লোকলৈ লিখিছিল। যীশুয়া আছিল ইছৰাইলীয় লোক আৰু তেওঁ ইয়াত ইছৰাইলীয় জাতিক উদ্দেশ্য কৰিয়েই কথাবোৰ কৈ আছে। তেওঁ খ্ৰীষ্টীয় মণ্ডলীক উদ্দেশ্য কৰি নাইবা আন কোনোবা জাতিক উদ্দেশ্য কৰি নহয়, ইছৰাইল জাতিক উদ্দেশ্য কৰিহে কথাবোৰ লিখিছিল। আৰু সেই তিৰোতা 1203 কুৰি দিনলৈকে প্ৰতিপালিত হ'বৰ কাৰণে যি অৰণ্যত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা তেওঁৰ ঠাই আছে সেই অৰণ্যলৈ পলাই গ'ল। মহাক্লেশৰ সেই তীব্ৰ দিনকেইটাত ইছৰাইলৰ এই অৱশিষ্ট লোকসকলক ঈশ্বৰে ৰক্ষণাবেক্ষণ দিব। বহুতে আকৌ ক'ব খোজে যে ইছৰাইল পলাই যাব শিলেৰে নিৰ্মিত পেট্ৰা নগৰলৈ আৰু তাতে নিৰাপদে থাকিব, কাৰণ কোনো শত্ৰুতাত সোমাব নোৱাৰে। কিন্তু আজিকালি ওপৰৰ পৰা শত্ৰু আহি বোম দিব পাৰে, গতিকে আমি হ'লে সেই পেট্ৰা নগৰলৈ ইছৰাইল পলাই যাব বুলি নাভাবোঁ, কাৰণ এই শাস্ত্ৰপদটোত কথাখিনি পৰিষ্কাৰভাৱে জনাই দিয়া হোৱা নাই। গতিকে ইছৰাইল জাতিনো কলৈ পলাই গৈ নিৰাপদে থাকিব সেই কথা আমি কৈ দিব নোৱাৰোঁ। গতিকে আমি ইয়াত খাটাংকৈ একো নোকোৱাই ভাল, কিন্তু ইছৰাইল জাতি যে নিৰাপদ স্থানলৈ যাব সেই কথা হ'লে আমি ক'ব পাৰোঁ, কাৰণ সেই কথাহে আমাক জনাই দিয়া হৈছে। এতিয়া 7-9 আমি পাঠ কৰিম। আৰু স্বৰ্গত যুদ্ধ হ'ল, মিখাইল আৰু তেওঁৰ দূতবিলাকে নাগে সৈতে যুদ্ধ কৰিলে, সেই নাগ আৰু তাৰ দূতবিলাকেও যুদ্ধ কৰিলে কিন্তু বলে নোৱাৰিলে আৰু স্বৰ্গত তেওঁবিলাকৰ উদ্দেশ্যে ঠাই আৰু পোৱা নগ'ল। সেই মহানাগক অৰ্থাৎ ডিয়াবল আৰু ছয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। ইয়াত আমাক এটা অতি চমৎকাৰী কথা জনাই দিয়া হৈছে যে স্বৰ্গত যুদ্ধ হ'ল। পৃথিৱীত যুদ্ধ বিগ্ৰহ আজিলৈকে কোনেও বন্ধ কৰিব পৰা নাই। মানুহে অৱশ্যে যুদ্ধ বিগ্ৰহ বন্ধ হোৱাটো বিচাৰে, কিন্তু স্বৰ্গত যুদ্ধ হোৱাৰ কথাটো আমাৰ কল্পনা কৰিবলৈকে টান লাগে। কিন্তু তেতিয়াও ছয়তানে স্বৰ্গত প্ৰৱেশ কৰি থকাৰ সুবিধা পাই থাকিব আৰু যেতিয়ালৈকে সেই সুবিধা পাই থাকিব তেতিয়ালৈকে সমস্যা। আমাক ইয়ুবৰ পুস্তকত এইবুলি জনোৱা হৈছে যে ছয়তানে ঈশ্বৰৰ সন্মুখলৈ আহিছিল ঈশ্বৰৰ সন্তানবিলাকৰ সৈতে। দেখাত এনেকুৱা লাগে ঈশ্বৰৰ সন্তানবিলাকৰ নিচিনাকৈ প্ৰৱেশাধিকাৰ ছয়তানৰো আছিল। আচলতে ছয়তানক সৰ্বশ্ৰেষ্ঠ সৃষ্টি হিচাপে সৃষ্টি কৰা হৈছিল। আমি জখৰীয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদত এনেদৰে পঢ়িবলৈ পাওঁ, পাছে জিহুৱাৰ দুজনৰ আগত প্ৰধান পুৰোহিত জিহুচুৱা থিয় হৈ থকা আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ নিমিত্তে তেওঁৰ সোঁহাতে ছয়তান থিয় হৈ থকা তেওঁ মোক দেখুৱালে। তেতিয়া জিহুৱাই ছয়তানক ক'লে, হে ছয়তান, জিহুৱাই তোমাক ধমকি দিয়ক, এনেকি জিৰচালেম মনোনীত কৰা জিহুৱাই তোমাক ধমকি দিয়ক, এওঁ জুইৰ পৰা উলিয়াই অনা আধাপোৰা খৰি যেন নহয়নে? ছয়তান ঈশ্বৰৰ আগলৈ আহিব পাৰে আৰু ঈশ্বৰৰ সৈতে ভাৱৰ আদান প্ৰদান কৰিব পাৰে। আকৌ লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 31 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, চিমুন চিমুন চোৱা, ধান চলাৰ দৰে চালিবলৈ ছয়তানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে। ছয়তানে নিশ্চয় ঈশ্বৰৰ আগলৈ আহি কৈছিল যে তেওঁ চিমুন পিতৰ নামৰ এই মানুহজনক পৰীক্ষা কৰি চাব খোজে আৰু ঈশ্বৰে নিশ্চয় সেই অনুমতি দিছিল। মিখাইল হৈছে প্ৰধান স্বৰ্গদূত। এই বিষয়ে বাইবেলত আমাক জনাই দিয়া হৈছে এনেদৰে, কিন্তু প্ৰধান স্বৰ্গদূত মিখাইলে যেতিয়া মুচিৰ শৰীৰৰ বিষয়ে ছয়তানৰ সৈতে বাদানুবাদ কৰি বাকযুদ্ধ কৰিলে তেতিয়া তাৰ বিৰুদ্ধে তেওঁ নিন্দাযুক্ত নিষ্পত্তি কৰিবলৈ সাহ নাপায় প্ৰভুৱে তোমাক ভৰ্ৎসনা কৰক এই কথা মাথোন ক'লে, যিহুদা 9 নম্বৰ পদ। আন আন প্ৰধান স্বৰ্গদূতো নিশ্চয় আছে, কিন্তু মিখাইলৰ বিষয়ে এটা বিশেষ পৰিচৰ্যাৰ কথা আমাক জনাই দিয়া হৈছে আৰু সেই পৰিচৰ্যা হৈছে ইছৰাইল জাতিৰ ক্ষেত্ৰত। আমি দানিয়েল পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু পাৰস্য ৰজাৰ ৰক্ষক দূত 21 দিনলৈকে মোৰ অহিতে থিয় হৈ আছিল। পাছে চোৱা, প্ৰধান ৰক্ষক দূতবিলাকৰ মাজৰ মিখাইল নামেৰে এজনে মোক সহায় কৰিবলৈ আহিল, তাতে মই সেই ঠাইত পাৰস্য ৰজাবিলাকৰ গুৰিত থাকিবৰ আৱশ্যক নহ'ল। অৰ্থাৎ মিখাইল হৈছে প্ৰধান স্বৰ্গদূতবিলাকৰ মাজৰ এজন। যদিও আন আন প্ৰধান স্বৰ্গদূতো নিশ্চয় থাকিব পাৰে, আমাক কিন্তু মিখাইল আৰু গাব্ৰিয়েল এই দুজনৰ নামহে শাস্ত্ৰত দিয়া হৈছে। আমি আকৌ দানিয়েল ভৱবাদীৰ পুস্তকৰেই 10 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, সেয়ে যি হওক সত্যৰ পুস্তকত যি লিখা আছে তাক মই তোমাক জনাওঁ, তেওঁবিলাকৰ অহিতে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূত মিখাইলৰ বাহিৰে আৰু কোনো নাই। তোমালোকৰ ৰক্ষক দূত মিখাইল, অৰ্থাৎ মিখাইল ইছৰাইল জাতিৰ ৰক্ষক দূত। এই কথা দানিয়েল পুস্তকৰেই 12 নম্বৰ অধ্যায়ৰ 1 পদত আৰু স্পষ্ট হৈছে। সেই সময়ত ক্লেশ হ'ব, মিখাইলে আহি ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিয়াব কাৰণ তেওঁ ইছৰাইল জাতিৰ ৰক্ষক। ভয়ানক যুদ্ধ হ'ব, ছয়তানে সহজে হাৰ নামানিব, কিন্তু মিখাইলৰ জয় হ'ব আৰু ছয়তান আৰু লগৰীয়া দূতবিলাকক পৰাস্ত কৰি স্বৰ্গৰ পৰা খেদি পঠিওৱা হ'ব। এই কথাটোকে প্ৰভু যীশুৱে এনেদৰে কৈ থৈছিল, তেওঁবিলাকক ক'লে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ মই ছয়তানক পৰা দেখিলোঁ, লোকে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। ছয়তানৰ বিষয়ে এই প্ৰকাশিত বাক্য পুস্তকত ঈশ্বৰে স্পষ্টভাৱে আমাক জনাই দিছে যাতে আমাৰ ভুল নহয়। ছয়তান দেখাত স্বৰ্গদূতৰ নিচিনা হ'ব পাৰে, কিন্তু আচল চৰিত্ৰটো আমাক ইয়াত জনাই দিয়া হৈছে। ছয়তানক কোৱা হৈছে পুৰণি সাপ বুলি। এই কথাই আমাক এডেনবাৰীৰ কথা মনত পেলাই দিয়ে। ছয়তানে সৰ্পৰ বেশেৰে মানুহক ভুলাইছিল। প্ৰভু যীশুৱে ছয়তানক আদিৰে পৰাই মিছলীয়া বুলি কৈছে। এই কথা আমি পঢ়িবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তা 8 নম্বৰ অধ্যায়ৰ 44 নম্বৰ পদত। ছয়তান পুৰণি সাপ এডেনবাৰীৰ দিনৰ পৰাই। দ্বিতীয়তে ছয়তানক কোৱা হৈছে ডিয়াবল বা ইংৰাজীত ডেভিল বুলি। অৰ্থ হৈছে অপবাদ দিওঁতা। আকৌ 10 নম্বৰ পদত ছয়তানক আমাৰ ভাইবিলাকৰ অপবাদক বোলা হৈছে। কিন্তু ছয়তানে অপবাদ দিলেও স্বৰ্গত আমাৰ এজন উকিল আছে, আমাৰ হকে নিবেদন কৰোঁতা এজন আছে, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ আমাৰ পক্ষে, আমাৰ হৈ পিতৃ ঈশ্বৰৰ আগত উত্তৰ দিয়ে। তৃতীয়তে ছয়তান হৈছে ছয়তান অৰ্থাৎ শত্ৰু। ছয়তান ঈশ্বৰৰ শত্ৰু আৰু ঈশ্বৰৰ অনুগামীসকলৰো শত্ৰু। চতুৰ্থতে ছয়তানক কোৱা হৈছে গোটেই জগতখনকে প্ৰবঞ্চনা কৰোতা বুলি। মহাক্লেশৰ সময়ছোৱাত ছয়তানে জগতৰ মানুহক সম্পূৰ্ণৰূপে প্ৰবঞ্চনা কৰি ঠগাব, মানুহৰ চকু অন্ধ কৰি ৰাখিব যাতে মানুহে যীশুখ্ৰীষ্টক চিনি পাব নোৱাৰে। প্ৰিয় শ্ৰোতা, এই ছয়তানক এদিন স্বৰ্গৰ পৰা খেদি দিয়া হ'ব। কিন্তু এতিয়াও ছয়তানে প্ৰবল প্ৰতাপেৰে টিঘিলঘিলাই আছে আৰু মানুহক অপথে নি আছে। একমাত্ৰ প্ৰভু যীশুত আশ্ৰয় লৈহে আমি ছয়তানৰ আক্ৰমণৰ পৰা বাচি থাকিব পাৰোঁ। আপুনি বাৰু প্ৰভু যীশুত থিৰে আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰেম প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁৱেই দিয়ে বাৰে বাৰে সোঁৱৰাই কেহে আমি গোটেই জীৱন কেহে আমি গোটেই জীৱন কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেশ্বৰ যুগে যুগে তেওঁ একেশ্বৰ আজিয়েই কৰিলো
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।